কবিতাৰ শিৰোনামা নয়নৰ পাহি মেলি, কবি আৰু আবৃত্তিকাৰ নয়নজ্যোতি দাস। নয়নৰ পাহি মেলি চালোঁ এতিয়া যে মই মোৰ নহয়, পাহৰা গীতৰ সুৰে আহি মাতিছে মোক দুহাত বাউলি তোমাৰ কাষলে। আকাশত দেখোঁ শাৰদি জোনাকৰ বৰষা নামিছে, নৱ নৱ ঋতুৰ নৱ নৱ ৰূপৰ মাজত মই যেন দেখা পাওঁ মাথো তোমাক। তুমিয়ে মোৰ বহাগৰ ৰহণ, জেঠৰ জোৱাৰ আৰু আৰু আহাৰৰ সৌন্দৰ্য, বৰ্ষা শ্ৰাৱণৰ ঢৌ, ভাদৰ পূৰ্ণিমাৰ জোন, আহিনৰ কহুৱা কোমল হাঁহি, কাতিৰ কুঁৱলি তুমি মোৰ। আঘোণৰ সেউজীয়া ধাননিৰ মাজে মাজে মই যেন তোমাকেই দেখোঁ, পুহমহীয়া জাৰৰ কপনীয়ে আবাস দিয়ে তোমাৰ। মাঘৰ শীতৰ পৰশে সুবাস দিয়ে তোমাৰ, ফাগুনৰ পচুৱাৰ ফাঁকে ফাঁকে বতাহ জাকে কৈ যায় তোমাৰেই বতৰা, আৰু চতৰ বৰদৈচিলাই মোৰ মনত সৃষ্টি কৰে এক বিশাল আলোড়নৰ, য'ত মাথো বয় তোমাৰেই নাম। মই যে মোৰ নহয় এতিয়া, তুমি নামৰ অন্তৰৰ মোৰ এই দেহাটো মাথোঁ।